আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি পি এম কিষাণ আঁচনিৰ 17 সংখ্যক কিস্তিৰ ধন দেশৰ প্ৰায় 10 কোটি কৃষকক আনুষ্ঠানিকভাৱে প্ৰদান, নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শান্তি স্থাপনৰ বাবে কুকি আৰু মেইটেৰ সৈতে আলোচনা কৰাৰ সিদ্ধান্ত, ৰাজ্যৰ বান পৰিস্থিতিৰ জটিল ৰূপ ধাৰণ, নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 14খন জিলাৰ 1 লাখ লোক বানত ক্ষতিগ্ৰস্ত, গুৱাহাটীৰ 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিংৰোড নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ 4,617 কোটি টকাৰ প্ৰকল্পত অনুমোদন, আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত জয়ৰ বাবে ৱেষ্ট ইণ্ডিজৰ আফগানিস্তানক 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব। তাত তেওঁ দেশৰ প্ৰায় 9 কোটি 26 লাখ কৃষকলৈ পি এম কিষাণ আঁচনিৰ 17 সংখ্যক কিস্তিৰ 20,000 কোটি টকাতকৈও অধিক ধনৰাশি আনুষ্ঠানিকভাৱে মোকলাই দিব। প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সমগ্ৰ কাশী চহৰখনে আগ্ৰহেৰে বাট চাই আছে। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্ৰীমোদীৰ প্ৰথমটো বাৰাণসী ভ্ৰমণ। আজি সন্ধিয়া কাশীত উপস্থিত হোৱাৰ পাছত তেওঁ বাৰাণসীৰ মেহেন্দিগঞ্জত আয়োজিত পি এম কিষাণ সন্মান সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কিছুসংখ্যক কৃষকক সাক্ষাৎ কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে পৰ্যালোচনা কৰাৰ কথা আছে। তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে তেওঁ স্বাক্ষৰ কৰা প্ৰথমটো ফাইলৰ জৰিয়তে পি এম কিষাণ নিধিৰ 17 কিস্তি মোকলাই দিয়াটোৱে কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে আৰু প্ৰধানমন্ত্ৰী হিচাপে এইবাৰৰ প্ৰথমখন বৃহৎ জনসভাত কৃষকসকলৰ বিষয়সমূহৰ ওপৰতে বিশেষভাৱে আলোকপাত কৰা হৈছে। আজিৰ এই কাৰ্যসূচীতে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আম্মসহায়ক গোটৰ 30,000ৰো অধিক মহিলাক কৃষি সখী হিচাপে প্ৰমাণ পত্ৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে দশাশ্বমেধ ঘাটত গংগা আৰতিত ভাগ লোৱাৰো কথা আছে। ইয়াৰ পাছত তেওঁ কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব। আজি নিশাটো তেওঁ সংসদীয় সমষ্টিতে কটাই কাইলৈ প্ৰধানমন্ত্ৰীয়ে তাৰ পৰা ৰাওনা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে মণিপুৰৰ সকলো জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত কালি মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে আয়োজিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীশ্বাহে কয় যে গৃহ মন্ত্ৰালয়ে ৰাজ্যখনৰ জাতিগত বিভেদ দূৰ কৰাৰ উদ্দেশ্যে মেইটে আৰু কুকি দুয়োটা গোটৰ সৈতে শীঘ্ৰে আলোচনা কৰিব। তেওঁ মণিপুৰত শান্তি শৃংখলা পুনৰ ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় বাহিনীৰ কৌশলগত নিয়োগত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰয়োজন সাপেক্ষে ৰাজ্যখনত অধিক বাহিনী নিয়োগ কৰা হ'ব। শ্ৰীশ্বাহে ৰাজ্যখনত হিংসাম্মক কাৰ্যত উচতনি যোগোৱা লোকসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মণিপুৰ চৰকাৰক সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াই আহিছে। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ আশ্ৰয় শিবিৰসমূহৰ পৰিস্থিতি, বিশেষকৈ খাদ্য, পানী, ঔষধ আৰু অন্যান্য মৌলিক প্ৰয়োজনীয় সা সুবিধাসমূহৰ উপলভ্যতাৰ বিষয়েও পৰ্যালোচনা কৰে। শ্ৰীশ্বাহে স্থানান্তৰিত লোকসকলৰ বাবে উপযুক্ত স্বাস্থ্য আৰু শিক্ষাৰ সুবিধাৰ লগতে তেওঁলোকৰ পুনৰ সংস্থাপন সুনিশ্চিত কৰিবলৈ মণিপুৰৰ মুখ্য সচিবক নিৰ্দেশ দিয়ে। কালিৰ বৈঠকত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা, ইণ্টেলিজেন্স ব্যুৰৰ মুৰববী তপন ডেকা, স্থলসেনাৰ মুৰববী মনোজ পাণ্ডে, মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ বানৰ আশংকাই দেখা দিছে। বিভিন্ন অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। এই পৰ্যন্ত ৰাজ্যৰ 14খন জিলাৰ 1 লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত 24 ঘণ্টাত প্ৰবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতিৰ অৱনতি ঘটিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত 300ৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামোলপুৰ, বঙাইগাঁও, কৰিমগঞ্জ, লখিমপুৰ, ওদালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী আৰু গোৱালপাৰা জিলা ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে। জিলাখনৰ 90,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। নগাঁৱত 4,982জন, ধেমাজিত 3,621জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। এই পৰ্যন্ত 1,005 হেক্টৰ কৃষিভূমিৰ শস্য বানত বুৰ গৈছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, গোলাঘাট আৰু কাৰ্বি আংলং জিলাত প্ৰবল বৃষ্টিপাতৰ আগজাননী প্ৰকাশ কৰিছে। ৰাজ্যৰ কেইবাখনো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকা বুলি দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰিছে। দুধনৈ, পুঠিমাৰী, ধনশিৰি, কপিলী, পাগলাদিয়া নদীৰ জলস্তৰ বৃদ্ধি পাইছে। উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উপনৈ, দিচাং, দিখৌ, বুঢ়ীদিহিঙৰ জলস্তৰো দ্ৰুতগতিত বৃদ্ধি পাইছে। সোৱণশিৰি নদীৰ জলস্তৰো বৃদ্ধি হ'ব বুলি আশংকা কৰা হৈছে। নগাঁও জিলাৰ কামপুৰত কপিলিনৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কামপুৰ এলেকা পুনৰ বানৰ কবলত পৰাৰ আশংকাই দেখা দিছে। নগাঁও জিলা প্ৰশাসনে অঞ্চলটোৰ নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ সতৰ্কতা জাৰি কৰিছে। ইপিনে কপিলিনৈৰ বানে হোজাই জিলাৰ কেইবাখনো গাঁও বুৰাই পেলাইছে। জিলাখনৰ থেপলাগুৰি, জাঠিহুৰা, হাতীমৰা, নভঙাকে ধৰি কেইবাখনো গাঁও বানে বুৰাই পেলাইছে। মঙলদৈ বাঁহজানিত নোৱানৈৰ পূব দিশৰ মথাউৰি ছিগি যোৱাৰ ফলত কমেও দহখন গাঁও প্লাবিত হৈছে। পূব বাঁহজানি, পশ্চিম বাঁহজানি, দলৈচুবা, কমাৰপাৰাকে ধৰি গাঁওখনৰ খেতিপথাৰ বানত বুৰ যোৱাৰ লগতে বাসগৃহত পানী সোমোৱাৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। ইপিনে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি আৰু কাইলৈ ৰাজ্যখনত বিজুলী ঢেৰেকনিৰে সৈতে ধাৰাষাৰ বৰষুণৰ আশংকা কৰি ৰেড এলাৰ্ট জাৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত আছে। জিলা প্ৰশাসনসমূহে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে নিজৰ লগতে সমাজৰ বাবে যোগ, পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰ সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম। যোগাভ্যাসৰ গুৰুত্ব সন্দৰ্ভত যোগ বিশেষজ্ঞ ডাঃ ৰাঘৱেন্দ্ৰ ৰায়ে এইদৰে কয়। একৰাহত হ'বলগীয়া দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সৈতে জড়িত সাতদিনীয়া ক্ষণগণনা কাৰ্যসূচীৰ চতুৰ্থ দিনা কালি ৰাষ্ট্ৰীয় আয়ুষ মিছন অসমৰ উদ্যোগত যোগাসনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। তেজপুৰৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অব ৱাটাৰ এণ্ড মেনেজমেণ্টত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰতিষ্ঠানটিৰ বিষয়াকে ধৰি এশৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত দৈনন্দিন জীৱনত সুস্থ জীৱনশৈলী সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। দশম আন্তৰ্জাতিক যোগ দিৱসৰ ক্ষণগণনা কাৰ্যসূচীৰ লগত সংগতি ৰাখি কালি এটা সংগীতানুষ্ঠানো অনুষ্ঠিত হয়। নিউ জলপাইগুৰিৰ সমীপত কালি সংঘটিত ৰেল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূব সীমান্ত ৰেলৱে কেইবাখনো ৰেলৰ চলাচল বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেলৰ গতিপথ সলনি আৰু যাত্ৰাৰ সময় পুনৰ নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি কাটিহাৰ শিলিগুৰি ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু নিউ জলপাইগুৰি হাওৰা শতাব্দী এক্সপ্ৰেছৰ আৰম্ভণি আৰু উভতনিৰ যাত্ৰা লগতে শিলিগুৰি যোগবাণী ইণ্টাৰচিটি এক্সপ্ৰেছৰ আজিৰ যাত্ৰা বাতিল কৰা হৈছে। ইপিনে নিউ জলপাইগুৰিৰ নিউ দিল্লী ছুপাৰফাষ্ট এক্সপ্ৰেছে পুনৰ নিৰ্ধাৰিত সময় অনুসৰি আজি দিনৰ 12 বজাত যাত্ৰা আৰম্ভ কৰিব। আনহাতে নিউ জলপাইগুৰি নিউ দিল্লী ছুপাৰফাষ্ট এক্সপ্ৰেছৰ যাত্ৰাপথ সলনি কৰি আলুৱাবাৰী শিলিগুৰি নিউ জলপাইগুৰি ৰেলপথেৰে যাতায়াত নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেল সুৰক্ষা বিভাগৰ মুখ্য আয়ুক্ত শ্ৰী জনক কুমাৰ গাৰ্গে কালি সংঘটিত ৰেল দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ ঘোষণা কৰিছে। এই দুৰ্ঘটনা সন্দৰ্ভত বিতংভাৱে জ্ঞাত লোকসকলক উপযুক্ত প্ৰমাণসহ চীফ কমিশনাৰ অব ৰেলৱে ছেফটি, নৰ্ডাৰ্ণ চাৰ্কল, ছফদৰজং ৰেলৱে ষ্টেচন বিল্ডিং, চানক্যপুৰী নিউ দিল্লী 110021 যোগাযোগ কৰি তদন্ত কাৰ্যত সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোডৰ প্ৰাকলনৰ চূড়ান্ত ৰূপ দিছে। প্ৰস্তাৱিত ৰিং ৰোডৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 4,617 কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ দায়িত্ব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত অৰ্পণ কৰিছিল। এই দায়িত্ব লাভ কৰাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ প্ৰকল্পক 3টা ভাগত বিভক্ত কৰিছে। প্ৰথমটো 4-লেনযুক্ত 55.54 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ গুৱাহাটী বাইপাছ। সেই পথছোৱাই বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা হৈ চন্দ্ৰপুৰ আৰু সোণাপুৰক সংযোগ কৰিব। দ্বিতীয় পথছোৱা গুৱাহাটীৰ জয়ানগৰৰ পৰা যোৰাবাট সংযোগী পথ। এই পথছোৱাও 6 লেনলৈ সম্প্ৰসাৰণ কৰা হ'ব। উল্লেখযোগ্য যে অভিলাষী এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে গুৱাহাটীৰ যানজঁটৰ সমস্যা বহু পৰিমাণে লাঘৱ হ'ব বুলি আশা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াই আজি ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 1 নম্বৰ আদালত কক্ষত আয়োজিত এটি অনুষ্ঠানত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই দুয়োগৰাকীকে অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ে যোৱা 11 জুনত অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দুয়োগৰাকী অতিৰিক্ত ন্যায়াধীশক ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছিল। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত পৰহিলৈ দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে চলিত বছৰৰ বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্য 2024 বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰিব। ইয়াৰ উপৰি অসমৰ কলা সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা 9গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ছেণ্ট লুচিয়াৰ ডেৰেন স্বামী নেচনেল ক্ৰিকেট ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজে আফগানিস্তানক জয়ৰ বাবে 219 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এই বাতৰি যুগুতোৱাৰ পৰলৈকে আফগানিস্তানক 14 অভাৰত 7টা উইকেট হেৰুৱাই 97 ৰাণ কৰি খেলি আছে। ইফালে কালি সন্ধিয়া ত্ৰিনিডেডৰ ব্ৰায়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডে পাপুৱা নিউগিনিক 7 উইকেটত পৰাজিত কৰে। খেলখনত নিউজিলেণ্ডে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈ পাপুৱা নিউগিনিক 19 অভাৰৰ 4টা বলত 8টা উইকেট হেৰুৱায় 78 ৰাণ সংগ্ৰহ কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই।
পশ্চিমবংগৰ ৰাঙাপানী ষ্টেচনত ভয়াৱহ ৰেল দুৰ্ঘটনা, মালবাহী ৰেলৰ প্ৰচণ্ড খুন্দাত উফৰিল কাঞ্চনজংঘাৰ শীৰ্ষক বাতৰিটো দৈনিক জনভূমি কাকতে নিউ জলপাইগুৰিৰ সমীপত ভয়াৱহ দুৰ্ঘটনা, কাঞ্চনজংঘাত খুন্দা, নিহত 15, অসমীয়া প্ৰতিদিন কাকতে টছনছ কাঞ্চনজংঘা এক্সপ্ৰেছ, দৈনিক অসম কাকতে চলন্ত কাঞ্চনজংঘাত মালবাহী ৰেলৰ খুন্দা, আমাৰ অসম কাকতে ব্যৰ্থ বন্দে ভাৰতৰ বলি কাঞ্চনজংঘা, অসমীয়া খবৰ কাকতে ভয়ংকৰ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘাৰ শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে নীটৰ প্ৰশ্ন ফাদিলৰ মূল খলনায়কৰ সন্ধান উলিয়াইছে আৰক্ষীয়ে শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2025 এপ্ৰিলৰ ভিতৰত ৰাজ্যবাসীয়ে পাব জি এম চি এইচৰ নতুন মাতৃ শিশু চিকিৎসালয় শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 11গৰাকী বিশিষ্ট শিল্পী, সাহিত্যিক, সমাজকৰ্মীলৈ ৰাজ্য চৰকাৰৰ বঁটা শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ফ্লাডছ হিট অভাৰ 1,00,000 পিপল ইন 14 ডিষ্ট্ৰিক্টছ ইন ষ্টেট শিৰোনামৰ এটা বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ বিপৰীতে একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতে ফ্লাডছ ছিটুৱেশ্যন ৱৰ্ছেনছ ৰেড এলাৰ্ট আপ টু জুন 19 শিৰোনামেৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে বেলতেৰে হ'ব ৰাজ্য পঞ্চায়ত নিৰ্বাচন, কিউবাৰ ৰাষ্ট্ৰদূত পদত অসম সন্তান টি আৰ্মষ্ট্ৰং ছাংছন, দ্বাদশ শ্ৰেণীৰ পাছত একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ সাল সলনি, এন চি আৰ টি, বিশ্ব বজাৰলৈ অসমৰ আদা, হালধি, নেমু ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা বাতৰিত চমু অৱলোকন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পি এম কিষাণ আঁচনিৰ 17 সংখ্যক কিস্তিৰ ধন দেশৰ প্ৰায় 10 কোটি কৃষকক আনুষ্ঠানিকভাৱে প্ৰদান। নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শান্তি স্থাপনৰ বাবে কুকি আৰু মেইটেৰ সৈতে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ। ৰাজ্যৰ বান পৰিস্থিতিৰ জটিল ৰূপ ধাৰণ, নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 14খন জিলাৰ 1,00,000 লোক বানত ক্ষতিগ্ৰস্ত। গুৱাহাটীৰ 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোড নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ 4,617 কোটি টকাৰ প্ৰকল্পত অনুমোদন। আৰু আই চি চিৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত জয়ৰ বাবে ৱেষ্ট ইণ্ডিজৰ আফগানিস্তানক 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিছে।